এব্ৰী অধ্যায় ছয়। এতেকে আহা আমি খ্ৰীষ্টৰ বিষয়ৰ আদি কথা পাছ পেলাই, অৰ্থাৎ মৃতকৰ্মৰ পৰা মন পালতন আৰু ঈশ্বৰত বিশ্বাসৰ ভিত্তিমূল আৰু নানা বাপ্তিস্ম আৰু হাত দিয়া আৰু মৃতবিলাকৰ পুনৰুত্থান আৰু অনন্ত কালস্থায়ী বিচাৰ আজ্ঞাৰ সম্বন্ধীয় শিক্ষাৰ ভিত্তিমূল স্থাপন নকৰি সিদ্ধিৰ অৰ্থে আগবাঢ়ি যাবলৈ যত্ন কৰোঁ। আৰু ঈশ্বৰে অনুমতি দিলে আমি তাকেই কৰিম, কিয়নো যিবিলাকে এবাৰ পোহৰ পাত্ৰ হল, স্বৰ্গীয় দানৰ আশ্বাদ পালে, পবিত্ৰ আত্মাৰ ভাগী হল আৰু ঈশ্বৰৰ মংগল বাক্যৰ আৰু ভাবি যুগৰ নানা শক্তিৰ আশ্বাদ পালে, তেওঁবিলাক যদি ধৰ্মভ্ৰষ্ট হয়, তেন্তে মন পালতনৰ অৰ্থে তেওঁবিলাকক পুনৰাই নতুন কৰাৰ অসাধ্য, কাৰণ তেওঁবিলাকে ঈশ্বৰৰ পুত্ৰক নিজৰ অৰ্থে নতুনকৈ ক্ৰুচত দিয়ে আৰু প্ৰকাশৰূপে নিন্দাৰ পাত্ৰ কৰে। কিয়নো যি মাটিয়ে নিজৰ ওপৰত ঘনে ঘনে বৰষুণ শুহিলত যিবিলাকৰ নিমিত্তে চহোৱা হয়, তেওঁবিলাকৰ নিমিত্তে উপযুক্ত শাক আদি উৎপন্ন কৰে, সেই মাটিয়ে ঈশ্বৰৰ পৰা আশীৰ্বাদ পায়। কিন্তু কাঁইট গছ আৰু পুলি কাঁইট উৎপন্ন কৰিলে সেয়ে অকামিলা আৰু হাওৰ ওচৰ হয়, তাৰ শেষ গতি জলন। কিন্তু হে প্ৰিয়বিলাক, আমি এইদৰে ক'লেও তোমালোকৰ বিষয়ে এনে দৃঢ় প্ৰত্যয় কৰিছো যে তোমালোকৰ অৱস্থা ইয়াতোকৈ উত্তম আৰু পৰিত্ৰাণযুক্ত, কিয়নো তোমালোকে পবিত্ৰ লোকবিলাকৰ যি সেৱা শুশ্ৰূষা কৰিলা আৰু কৰিছা, তাৰ এই ঈশ্বৰৰ নামলৈ তোমালোকে দেখুওৱা প্ৰেম আৰু তোমালোকৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে আধৰ্মিক নহয়। কিন্তু তোমালোকৰ প্ৰত্যেকজনে শেষলৈকে যেন সম্পূৰ্ণ নিশ্চয়তাযুক্ত আশাৰ অৰ্থে সেই একে যত্ন দেখুওৱা, আৰু এলেহুৱা নহৈ যি মানুহ বিশ্বাস আৰু চিৰসহিষ্ণুতাৰ দ্বাৰাই প্ৰতিজ্ঞাবোৰৰ উত্তৰাধিকাৰী হল, সেই মানুহৰ অনুকাৰী হোৱা এই আমাৰ মনোমাঞ্চা। কিয়নো ঈশ্বৰে আব্ৰাহামলৈ প্ৰতিজ্ঞা কৰোঁতে শপত খাবলৈ নিজতকৈ মহান কোনো নথকাত নিজৰ নামৰে শপত খাই কলে,
মই অৱশ্যে তোমাক আশীৰ্বাদ কৰিম আৰু তোমাক বৃদ্ধিও কৰিম।
তাতে তেওঁ ধৈৰ্যৰে সহন কৰিলত সেই প্ৰতিজ্ঞাৰ ফল পালে, কিয়নো মানুহবিলাকে নিজতকৈ মহান জনাৰ নামেৰেহে শপত খায়, আৰু দৃঢ় কৰিবৰ কাৰণে শপতেই তেওঁবিলাকৰ সকলো বিবাদৰ শেষ। সেইদৰে ঈশ্বৰে সেই প্ৰতিজ্ঞাৰ উত্তৰাধিকাৰীবিলাকক তেওঁৰ আচলৰ অলৰতা বাহুল্যৰূপে দেখুৱাবৰ মনেৰে শপতক মধ্যস্থ কৰিলে। যি বিষয়ত ঈশ্বৰে মিছা কোৱা অসাধ্য, এনে অলৰ দুই বিষয়ৰ দ্বাৰাই আমাৰ আগত থকা আশা অৱলম্বন কৰিবৰ কাৰণেই আশ্ৰয়লৈ পলোৱা যি আমি যেন দৃঢ় আশ্বাস পাওঁ তাৰ কাৰণে কৰিলে। আমি পোৱা সেই আশা আত্মাৰ লংগৰ স্বৰূপ, সেই নিশ্চয় দৃঢ় আৰু আৰ কাপোৰৰ ভিতৰ ফাললৈকে সোমোৱা। সেই ঠাইত যীশু অগ্ৰগামী হৈ মলকিছেদেকৰ ৰীতি অনুসাৰে নিত্য মহাপুৰুষেই হৈ আমাৰ নিমিত্তে সোমাল।